আকাশবাণী গুৱাহাটী সভাৰ আজিৰ কথৈ পৰিছো পৰিস্মিতা দিহিঙীয়া। আমাৰ সৈতে আছে তৰংগিতা ভৰদ্বাজ। এটা প্ৰধান বাতৰিকেইটা হৈছে, লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ সামৰণি, কাইলৈ মনোনয়ন পত্ৰ পৰীক্ষা, ৰাজ্যসভাৰ স্তৰত বিজেপি কংগ্ৰেছকে ধৰি অন্যান্য ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নগাঁও লোকসভা সমষ্টিত প্ৰচাৰ, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সংঘটিত অনিয়মৰ তদন্তৰ প্ৰতিবেদন শীঘ্ৰেই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হ'ব বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ, চাহত অনুষ্ঠিত হ'বলগীয়া উদয় কাপৰ ভাৰতীয় দলত অস্মিতা চলিহা আৰু নিশাৰণী বৰুৱাৰ স্থান লাভ, আৰু আজিৰ ক্ৰিকেট প্ৰতিযোগিতাত হ'বলগীয়া এখন খেলত গুজৰাট টাইটান্স পঞ্জাৱ কিংছৰ মুখামুখি। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আজি সামৰণি পৰে। এই পৰ্যায়ত দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত অসমৰ 5টা সমষ্টি ক্ৰমে দৰং, ওদালগুৰি, ডিফু, কৰমগঞ্জ, শিলচৰ আৰু নগাঁও আছে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা আজি ৰাজ্যত কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাই মনোনয়ন পত্ৰ দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীয়ুষ হাজৰিকা, মন্ত্ৰী জয়ন্ত বৰ্ণ বৰুৱা, কেশৱ মহন্তকে ধৰি বহুকেইগৰাকী বিধায়ক উপস্থিত থাকে। আনহাতে দৰং, ওদালগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী দলীপ শইকীয়াই আজি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে। ইফালে নৰেন্দ্ৰ নগাঁও সংসদীয় সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদীপ বৰদলৈ আজি জিলা নিৰ্বাচনী ৰিটাৰ্ণিং বিষয়াৰ মনোনয়ন দাখিল কৰে। আনহাতে সমষ্টিটোত জয়প্ৰকাশ জনতা দলৰ প্ৰাৰ্থী অনুপম বৰুৱা আৰু এ আই ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে মনোনয়ন পত্ৰ দাখিল কৰে। কৰমগঞ্জ সমষ্টিৰ আৰাধিয়া মিত্ৰজোঁটৰ সমৰ্থিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। এই মনোনয়ন পত্ৰ দাখিলৰ সময়ত জিলা কংগ্ৰেছৰ সভাপতি, প্ৰাক্তন সভাপতিকে ধৰি আৰু কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। ডিফু লোকসভা সমষ্টিৰ পৰা গণ সুৰক্ষা সমিতিৰ প্ৰাৰ্থী জয়ন দানৱ শৰ্মাই মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু 8 এপ্ৰিল হ'ব মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। অসম লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰী নগাঁৱৰ পানীগাঁও চাৰিআলিত থকা দৰ্শন স্কুল খেলপথাৰত এখন নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই সভাৰ পাছতে সুৰেশ বৰাই নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে আজি শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ ঢেকীয়াজুলিত প্ৰচাৰ চলায়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সবকা সাথ সবকা বিকাশ নীতিৰে দেশ আগবাঢ়ি গৈছে বুলি মন্তব্য কৰি কয় যে এই সময়ছোৱাত দেশত শান্তি স্থাপন হোৱাৰ লগতে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে চৰকাৰী সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হ'ল। ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি মাৰ্ঘেৰিটাত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। আনহাতে বিত্তমন্ত্ৰী অজন্তা নেওগে যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ সমৰ্থনত বৰহোলা অঞ্চলৰ ঠায়ে ঠায়ে কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। বৰহোলা কমল কছাৰী সাংস্কৃতিক বিকাশ কেন্দ্ৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত ভালেসংখ্যক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে। বিত্তমন্ত্ৰীগৰাকীৰ লগতে তিতাবৰ সমষ্টি 83 নম্বৰ পঞ্চায়তত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সভাত জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা, কমল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰীকে ধৰি অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে। ইফালে যোৰহাট সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি মাজুলীৰ নাৰায়ণ আৰু পূব কলিতা পাৰা, ৰাজা চাপৰি, চৰকাৰ আদিকে ধৰি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰোজ লীনা কেৰ্কীয়ে কলিয়াবৰৰ মিছাত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ লগতে নাচাও, হাওৰাগাঁও, ফিলখান, কেলিডিন, চাহবাগিচা, হালনা আদি অঞ্চলত প্ৰচাৰ চলায়। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কৈছে যে এইবাৰ নিৰ্বাচনত নিয়োজিত হ'বলগীয়া কৰ্মচাৰীসকলে নিৰ্বাচনৰ দিনটোৰ বাবে মৰগীয়া বামাছ লাভ কৰাৰ উপৰি পৰিবহণৰ সুবিধা আৰু থকা খোৱাৰ ব্যৱস্থা লাভ কৰিব। তেওঁ লগতে কয় যে নিৰ্বাচনী দায়িত্বত নিয়োজিত ব্যক্তি যদি কিবা কাৰণত অসুস্থ হয় তেন্তে তেওঁলোকক আয়ুষ্মান ভাৰত জন আৰোগ্য যোজনাৰ অধীনে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ'ব। নিৰ্বাচনী দায়িত্বত নিয়োজিত কোনো ব্যক্তি দুৰ্ঘটনাগ্ৰস্ত হলে তেওঁলোকৰ প্ৰাণহানি হলেও তৎকালীনভাৱে পৰিয়ালক সাহায্য দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে।
এইবাৰ প্ৰথমবাৰ কাৰণে পলিং ষ্টাফ যি পলিং দিনত যাব তেওঁলোকৰ ৰিমুনেশ্যন বাঢ়ি দিয়েও পাব, সঁজুলি দিয়ে পোৱা নাছিল, তো তেওঁলোকৰ মানে পইচাটো বাঢ়ি যাব, তেওঁলোকে দিয়েও পাব অন দ্য ফ'ৰ ডেজ নট অন দ্য আদাৰ ডেজ, ষ্টাডি নম্বৰ ওৱান। নম্বৰ টু, খোৱাৰ ব্যৱস্থাটো আছে, মানে তেওঁলোকৰ অহা আৰু যোৱা টাইমত খোৱাৰ ব্যৱস্থা আছে, যেতিয়া ফিল্ডত থাকিব তাত পইচা দিয়া যাব, তেওঁলোকৰ ঘৰৰ পৰা আনি ডিষ্ট্ৰিবিউচন চেণ্টাৰলৈ আনি গাড়ী দি অনা যাব, তাৰপিছত তেওঁলোকৰ পলিং ষ্টেচন গাড়ী দি পঠোৱা যাব, আকৌ গাড়ী দি আনিব, আকৌ ঘৰলৈ গাড়ী দি থব। তাৰ ওপৰত যে ইম্পৰ্টেণ্ট বস্তু এবাৰ কৰিছে, যদি কোনোবা প্ৰিজাইডিং পলিং অফিচাৰ বা কোনোবা চি এ পি এফৰ মানুহ, পুলিচৰ মানুহ বা এনি পাৰ্চন হু ইজ অন কল ডিউটি, ইভেন ইট ইজ এ প্ৰাইভেট ড্ৰাইভাৰ বা কেজুৱেল লেবাৰ, সেইটো ইলেকশ্যন ডিউটি, তেওঁ যদি বেমাৰ হয় তাৰ ফ্ৰি ট্ৰিটমেণ্ট প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ যে ছচাইটি, তাৰ লগত অলৰেডি আমি এটা টাই আপ কৰিছো, এছ অ' পি আমি ওলালো, কমিশ্যনেল ইলেকশ্যন দিছে কৰিবলৈ, সবৰ মানে বিনামূলীয়া চিকিৎসা ব্যৱস্থা কৰা হ'ব। আৰু আমি যদি কিবা দুৰ্ঘটনা বা অঘটন যদি কাৰোবাৰ লগত হয় তেতিয়া ইমিডিয়েটলি আমি কেনেকুৱা তেওঁলোকক মানে যে গ্ৰান্টটো দিব পাৰোঁ সেইটো ব্যৱস্থাটো, এক্সপ্ৰেচিয়েল গ্ৰান্টটোৰ ব্যৱস্থাটো আছে।
লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন জিলা প্ৰশাসনে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। শিৱসাগৰ জিলাত নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে বিভিন্ন পৰ্যায়ত পলিং, প্ৰিজাইডিং তথা সূক্ষ্ম পৰ্যবেক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। জিলাখনৰ ডিমৌ বিধানসভা সমষ্টিৰ 481টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু শিৱসাগৰ বিধানসভা সমষ্টিৰ 269টা ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰস্তুতিৰ অন্তিম পৰ্যায়ত উপনীত হৈছে। মহিলা সবলীকৰণৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে হাতত লোৱা বিধি অনুযায়ী দুয়োটা বিধানসভা সমষ্টিৰ প্ৰত্যেকতে 4টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত কৰাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে ভোটাৰসকলক সজাগ কৰাৰ লক্ষ্যৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত গছপুলি ৰোপণ, আলোচনা অংকন আদিকে ধৰি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। গোলাঘাট নিৰ্বাচনী জিলাত ভোটদাতাৰ সজাগতাৰ বাবে চুইচ কুকৰ উদ্যোগত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বাটৰ নাট প্ৰদৰ্শনৰ জৰিয়তে ভোটদাতাসকলক 19 এপ্ৰিলত ভোটদান কৰিবলৈ আহান জনোৱা হয়। ইফালে সমগ্ৰ লোকসভা নিৰ্বাচনত মৰিগাঁও জিলাৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰকে আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ সদৃশ ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে বুলি জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰিছে। জিলাখনৰ 529টা ভোটগ্ৰহণ কেন্দ্ৰৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ উপস্থিতিত আয়োজন কৰা এখন সভাত জিলা আয়ুক্তগৰাকীয়ে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰক আকৰ্ষণীয় আৰু উৎসৱমুখ কৰি তুলিবলৈ আহান জনায়। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণৰ সপক্ষে পূৰ্বৰ এজনী বিচাৰপীঠে দিয়া এটা নিৰ্দেশ খাৰিজ কৰিছে। ইয়াৰ লগে লগে শ্ৰীশৰণে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা পুনৰ সাংসদ হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনাত জটিলতাৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে এজনী ব্যক্তিৰ অভিযোগৰ ভিত্তিত অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে সাংসদগৰাকী বড়ো কছাৰী সম্প্ৰদায়ৰ অন্তৰ্গত নহয় বুলি নিৰ্দেশনা প্ৰদান কৰিছিল। এই নিৰ্দেশৰ পাছতে জনজাতি পৰিক্ৰমা বিভাগে শ্ৰীশৰণীয় অনুসূচিত জনজাতিৰ প্ৰমাণ পত্ৰখন বাতিল কৰে। সাংসদগৰাকীয়ে ইয়াৰ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ ভিত্তিত এনে বিচাৰপীঠে সকলো চৰকাৰী নিৰ্দেশৰ স্থগিতাদেশ জাৰি কৰিছিল যদিও আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে এই স্থগিতাদেশ খাৰিজ কৰে। ন্যায়ালয়ৰ লগতে সাংসদগৰাকীৰ এজনৰ বিচাৰপীঠত চলি থকা গোচৰটো প্ৰয়োজন সাপেক্ষে দৈনন্দিন ভিত্তিত শুনানিলৈ 5 এপ্ৰিলত নিষ্পত্তি কৰিবলৈ নিৰ্দেশনাটোত উল্লেখ কৰে।
ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
অসম আকাশবাণী আগৰ 2013 বৰ্ষ পৰীক্ষাত সংঘটিত অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে শীঘ্ৰ প্ৰতিবেদন দাখিল কৰিব। এখন ৰাজহুৱা স্বাস্থ্যজনিত আবেদনৰ শুনানি কালত চৰকাৰী অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মৰ্যাদাত এই কথা অৱগত কৰে। অধিবক্তাই লগতে আদালতক জনায় যে চৰকাৰে গঠন কৰা বিশেষ তদন্তকাৰী গোটে ইতিমধ্যে তদন্ত সম্পূৰ্ণ কৰিছে। তেওঁ তদন্ত প্ৰতিবেদনখন দাখিল কৰাৰ বাবে চৰকাৰী অধিবক্তাই আদালতৰ পৰা সময় বিচাৰে। তেনেধৰণে ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনৰ পৰৱৰ্তী শুনানিৰ তাৰিখ 22 এপ্ৰিল ধাৰ্য কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ জালুগুটি এখন ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ইলাৰাম দাসৰ বাসগৃহত উপস্থিত হয়। তেওঁ লগতে গুৰুগৃহতো প্ৰৱেশ কৰি আশীষ নিৰ্মাণি লয়। ইলাৰাম দাসৰ আধ্যামিক জ্যোতিয়ে অসমখনক সদায় আলোকিত কৰি ৰাখিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে আজি মেচিনত বোৱা গামোচাৰ বিৰুদ্ধে মহানগৰীৰ ফাঁচী বজাৰত অভিযান চলায়। অভিযানকাৰী দলটোৱে কেইবাখনো দোকানৰ পৰা 58খন মেচিনত বোৱা গামোচা জব্দ কৰে। উল্লেখযোগ্য যে অসমৰ গামোচাখনে ভৌগোলিক মান্যতা লাভ কৰাৰ পাছতো অসংখ্য অসাধু ব্যৱসায়ীয়ে ৰঙালী বিহুৰ সুযোগ লৈ মেচিনত বোৱা গামোচা বিক্ৰী কৰি আহিছে। বিভিন্ন এটা সূত্ৰ জনোৱা মতে গণেশগুৰি ফাঁচী বজাৰ আদিত অভিযান চলে এতিয়ালৈ মুঠ 350খন মেচিনত বোৱা গামোচা জব্দ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 64 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত সন্ধিয়া 5 বজাৰ পৰা এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। উচ্চ সন্ধ্যা গুৱাহাটী উদ্যোগত আজি প্ৰয়াত জ্যেষ্ঠ অধিবক্তা ৰোহিণী কুমাৰ দাসৰ স্মৃতিত এখন বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মত সূচনা কৰা প্ৰধান পৰিৱৰ্তন শীৰ্ষক বক্তৃতা অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমিত্ৰ শইকীয়া, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ক্ৰমে দীপু কটকী আৰু মীৰ আলফাজ আলীয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত বহুকেইগৰাকী অধিবক্তা উপস্থিত থাকে। নিৰ্দেশী প্ৰশাসনৰ নিয়ম বিভাগে মাছৰ বংশবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে দ্বিতীয়ত মাছ ধৰাৰ নিষেধাজ্ঞা জাৰি কৰিছে। একেদৰে আজি তামোলপুৰ জিলা প্ৰশাসনে জিলাখনত এই নিষেধাজ্ঞা জাৰি কৰিছে। তামোলপুৰ জিলাৰ আয়ুক্তই প্ৰকাশ কৰা মতে জিলাখনত 2.5 বৰ্গ ইঞ্চিতকৈ কম ব্যাসাৰ্ধৰ যিকোনো জালৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। লগতে কণী থকা মাছ ধৰাৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। অসম আৰক্ষীৰ বিশেষ কাৰ্যকৰী গোটে আজি অভিযান চলাই গড়চুকৰ ISBTৰ পৰা এজন নকল সোণৰ সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ধৃত লোকজন হল উত্তৰ লক্ষীমপুৰৰ নকাৰী জাতিৰ হৈছিল। লোকজনৰ পৰা আৰক্ষীয়ে প্ৰায় 1.5 কিলোগ্ৰাম ওজনৰ এখন নকল সোণৰ নাও, দুটা মোবাইল ফোন আৰু নগদ ধন জব্দ কৰে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে লোকজনক সোধা পোছা অব্যাহত ৰাখিছে। ধুবুৰীৰ ছাগলীয়া বন বিভাগে আজি কাঠৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা জব্দ কৰে। অভিযানকাৰী দলটোৱে কৈমাৰী পঞ্চমখণ্ড গাঁৱৰ গংগাধৰ নৈৰ কাষৰ পৰা এই চোৰাং কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয়। তামোলপুৰ জিলাৰ সৈয়াগুৰিৰ এখন সুৰাৰ বিপণীত আবকাৰী বিভাগে অভিযান চলাই বুজন পৰিমাণৰ সুৰা জব্দ কৰাৰ লগতে বিপণীখন বন্ধ কৰে। যোৱা 30 মাৰ্চতো বিপণীখনত আৰক্ষীয়ে অভিযান চলাই 580টা অবৈধ সুৰাৰ কাৰ্টন জব্দ কৰিছিল। ইপিনে ধুবুৰী জিলাৰ বিলাসীপাৰাত আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ ড্ৰাগছসহ 2 সৰবৰাহকাৰীক আটক কৰে। সৰবৰাহকাৰী দুজনৰ জিম্মাৰ পৰা 44 গ্ৰাম হেৰইন, 44টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, 6 বটল নিষিদ্ধ কপচিয়াফৰ লগতে নগদ 18,000 টকা জব্দ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৰ্বাঞ্চলত দেওবাৰলৈকে ধুমুহা বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে অৰুণাচল প্ৰদেশত ধাৰাষাৰ বৰষুণ আৰু তুষাৰপাত হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। পৰৱৰ্তী 5 দিনত দেশৰ পূব আৰু উপদ্বীপ অঞ্চলসমূহত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলিও বিভাগে আগলি বতৰা দিছে। এই সময়ছোৱাত কৰ্ণাটকৰ উত্তৰ অংশৰ দুৰ্গম এলেকা, পশ্চিমবংগৰ গংগা নৈৰ কাষৰীয়া অঞ্চল, ঝাৰখণ্ড, ওড়িশা, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলসমূহত গ্ৰীষ্ম প্ৰৱাহ থকাৰ আশংকা আছে। বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী 3 দিনত পূব ভাৰতৰ ভালেমান ঠাইৰ সৰ্বোচ্চ তাপমাত্ৰা 2-3 ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পাব পাৰে বুলি পূৰ্বানুমান প্ৰকাশ কৰিছে। ভাৰতীয় বেডমিণ্টন সংস্থাই 27 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'বলগীয়া BWS থমাছ আৰু উবেৰ কাপ ফুট ফাইনেল 2024ৰ বাবে পুৰুষ আৰু মহিলা দলৰ খেলুৱৈৰ নাম ঘোষণা কৰিছে। চাৰি চেনেটত 5 মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ বাবে অন্যান্য খেলুৱৈসকলৰ লগতে অসমৰ অস্মিতা চলিহা আৰু ঈশানী বৰুৱাক নিৰ্বাচিত কৰিছে। উল্লেখ্য যে আজিৰ পৰা 3 দশক পূৰ্বে অসমৰ মল্লিকা শৰ্মা বৰুৱাই উভয় কাপত স্থান লাভ কৰিছিল। ভাৰতীয় বেডমিণ্টন সংস্থাৰ সাধাৰণ সম্পাদক সঞ্জয় মিশ্ৰই খেলুৱৈ নিৰ্বাচন সন্দৰ্ভত কয় যে এখন উচ্চ পৰ্যায়ৰ নিৰ্বাচন সমিতিয়ে খেলুৱৈসকলক নিৰ্বাচিত কৰিছে। থমাছ কাপৰ একক শাখাত এছ এছ প্ৰণয়, লক্ষ্য সেন, কিদাম্বি শ্ৰীকান্ত, প্ৰিয়াংশু ৰাজৱত আৰু কিৰণ জৰ্জ নিৰ্বাচিত হৈছে। আনহাতে দ্বৈত শাখাত সত্বিক সাইৰাজ ৰংকিৰেড্ডী, চিৰাগ সিকি, এম আৰ অৰ্জুন, ধ্ৰুৱ কপিলা আৰু সাই প্ৰতীকে স্থান লাভ কৰিছে। ইফালে উবেৰ কাপৰ একক শাখাত অনমোল খাৰ, তাংগী শৰ্মা, অস্মিতা চলিহা আৰু ঈশানী বৰুৱাই নিৰ্বাচিত হোৱাৰ লগতে দ্বৈত শাখাত শ্ৰুতি মিশ্ৰ, প্ৰিয়া কনজিংবাম, ইমৰাণ সিংহী আৰু ঋতিকা থাকৰে স্থান লাভ কৰিছে। আইপিএল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটান্স পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ পঢ়ি দিছো। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ সামৰণি, কাইলৈ মনোনয়ন পত্ৰ পৰীক্ষা, ৰাজ্যৰ বিভিন্ন স্থানত বিজেপি, কংগ্ৰেছকে ধৰি অন্যান্য ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নগাঁও লোকসভা সমষ্টিত প্ৰচাৰ, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সংঘটিত অনিয়মৰ তদন্তৰ প্ৰতিবেদন শীঘ্ৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হ'ব বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ, চাহত অনুষ্ঠিত হবলগীয়া উবেৰ কাপত ভাৰতীয় দলত অস্মিতা চলিহা আৰু ঈশা নিবৰুৱাই স্থান লাভ আৰু আইপিএল ক্ৰিকেট প্ৰতিযোগিতাত হবলগীয়া এখন খেলত গুজৰাট টাইটান্ছ পাঞ্জাব কিংছৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।